অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। শিশুসকলক ডায়েৰিয়াৰ পৰা ৰক্ষা কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য। এই অভিযানৰ সময়ছোৱাত আশাকৰ্মী আৰু অংগনৱাড়ী কৰ্মীসকলে গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে ORS জিংক টেবলেট ইত্যাদিৰ সেৱনৰ প্ৰয়োজনীয়তা সম্পৰ্কত অৱগত কৰিব। ডায়েৰিয়া বিৰোধী এই অভিযানৰ অধীনত চিৰাং জিলাৰ বামুণগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰতো আজি দুমহীয়া বিশেষ সজাগতা কাৰ্যসূচী আৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চিৰাং জিলাৰ স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত আৰু ছিডনী উন্নয়ন খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত আৰম্ভ হোৱা এই সজাগতা অনুষ্ঠানত মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়াগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিষয়াগৰাকীয়ে 5 বছৰ বয়সৰ তলৰ শিশুসকল এই ৰোগত আক্ৰান্ত হোৱাৰ কাৰণ আৰু লক্ষণ সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ লগতে আক্ৰান্ত শিশুসকলৰ চিকিৎসা পদ্ধতি সম্পৰ্কেও অৱগত কৰে। একেদৰে বাক্সা জিলাতো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ডায়েৰিয়া নিৰ্মূলকৰণ সপ্তাহ উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। 1 নম্বৰ কাটলিগাঁও অংগনবাড়ী কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত সভাখনত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তথা সংবাদ বিশেষজ্ঞ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উত্তৰ প্ৰদেশৰ গণ্ডাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ ৰেলগাড়ীখনৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত আহি উপস্থিত হয়। তিনিচুকীয়া জিলা প্ৰশাসনে যাত্ৰীসকলক সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়ায়। উল্লেখযোগ্য যে যোৱা 18 জুলাইত ৰেলগাড়ীখনৰ 21টা ডবা বাগৰি পৰাত 4জন যাত্ৰীৰ প্ৰাণহানি হোৱাৰ লগতে 38জন আহত হৈছিল। ৰেলখনত থকা তিনিচুকীয়া জিলাৰ 29গৰাকী যাত্ৰীৰ 4গৰাকী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। আজি যাত্ৰীসকল তিনিচুকীয়া ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ পাছত জিলা আয়ুক্ত স্বপ্নিল পালৰ নিৰ্দেশত কাৰ্যবাহী দণ্ডাধীশে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিৱেশন 22 জুলাইৰ পৰা 12 আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বাজেট 23 জুলাইত সদনত দাখিল কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যত পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল। বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় 1000 ভাৰতীয় ছাত্ৰ ছাত্ৰী দেশলৈ উভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া তথ্য অনুযায়ী দেশখনৰ বিভিন্ন বন্দৰেৰে 778গৰাকী ছাত্ৰ ছাত্ৰী ইতিমধ্যে দেশলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি ঢাকা আৰু চট্টগ্ৰাম বিমান বন্দৰৰ নিয়মীয়া বিমান সেৱাৰে প্ৰায় 200গৰাকী ছাত্ৰ ছাত্ৰী ঘৰলৈ উভতি আহিছে। মন্ত্ৰালয়ে জনোৱা অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগ্ৰাম, ৰাজশাহী, ছিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰি অহাত সহায় কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া বিবৃতি অনুযায়ী স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়ুক্ত আৰু সহকাৰী উচ্চায়ুক্তসকলে ভাৰত বাংলাদেশৰ সীমান্ত পাৰ কৰি ভাৰতীয় নাগৰিকসকলৰ নিৰাপদ যাত্ৰা সুনিশ্চিত কৰিছে। ইয়াৰ বাবে মন্ত্ৰালয়ে সামৰিক বিমান পৰিবহন, স্থল বন্দৰ আৰু সীমা সুৰক্ষা বাহিনীৰ কৰ্তৃপক্ষৰ সহযোগিতাত পদক্ষেপ গ্ৰহণ কৰিছে। শাওন মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে বশিষ্ঠ আৰু শুক্ৰেশ্বৰ দেৱালয়ৰ কৰ্তৃপক্ষক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে APDCLক মন্দিৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত ষ্ট্ৰীট লাইটৰ উপযুক্ত ব্যৱহাৰ আৰু পাৰ্কিঙৰ যথাযথ ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। পাৰহীৰ ভীমশংকৰ মন্দিৰতো ভক্তসকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে শাওন মেলা উপলক্ষে দিছপুৰ সচিবালয়, কমাৰ্চ কলেজ আৰু এছ ভি দেউৰা কলেজত স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। শ্ৰীলংকাৰ লাম্বোনত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আজি থাইলেণ্ডে মালয়েছিয়াত 22 ৰানত পৰাস্ত কৰে। টছত জিকি থাইলেণ্ডে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 133 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত মালয়েছিয়াই 20 অভাৰত 8 উইকেটৰ বিনিময়ত 111 ৰান কৰিবলৈ সমৰ্থ হয়। আনহাতে আজি সন্ধিয়া 7 বজাত হ'বলগীয়া আন এখন খেলত শ্ৰীলংকা আৰু বাংলাদেশ মুখামুখি হ'ব।